والذين كذبوا بآياتنا صم وبكم في الظلمات من يشأ الله يضلله ومن يشأ يجعله على صراط مستقيم
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁত হৈছে কলা আৰু বুবা অন্ধকাৰত আছে। আল্লাহে যাক ইচ্ছা কৰে বিপদগামী কৰে আৰু তেওঁ যাক ইচ্ছা কৰে সৰল পথত স্থাপন কৰে।